فاتخذت من دونهم حجابا فأرسلنا إليها روحنا فتمثل لها بشرا سويا.
তাৰপিছত তেওঁ সিহঁতৰ পৰা নিজকে পৰ্দা কৰিলে, তেতিয়া আমি তেওঁৰ ওচৰলৈ আমাৰ ৰূহ অৰ্থাৎ জিব্ৰীলক প্ৰেৰণ কৰিলোঁ। ফলত তেওঁ মাৰিয়ামৰ ওচৰলৈ আহি পূৰ্ণ মানৱ আকৃতিত আত্মপ্ৰকাশ কৰিলে।